والليل إذا يغشى
শপত ৰাতিৰ যেতিয়া ই আচ্ছন্ন কৰে
وَالنَّهَارِ إِذَا تَجَلَّى
শপত দিনৰ যেতিয়া ই উজ্জ্বল হয়
وَمَا خَلَقَ الذَّكَرَ وَالْأُنثَى
আৰু শপত সেই সত্যাৰ যিজনে নৰ আৰু নাৰীক সৃষ্টি কৰিছে
إِنَّ سَعْيَكُمْ لَشَتَّى
নিশ্চয় তোমালোকৰ কৰ্ম প্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ
فأما من أعطى واتقى
এতেকে যিয়ে দান কৰে আৰু তাকৱা অৱলম্বন কৰে
وصدق بالحسنى
লগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে
فسنيسره لليسرى
শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম জান্নাতৰ পথ
وأما من بخل واستغنى
আনহাতে যিয়ে কৃপণালি কৰে আৰু নিজকে স্বয়ং সম্পূৰ্ণ বুলি ভাবে
ৱাকাযযাবা বিল হুসনা
লগতে যি উত্তম তাক অস্বীকাৰ কৰে
ফাসানুয়াসসিরুহু লিল উসরা
শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম জাহান্নামৰ কঠিন পৰিণামৰ পথ
ৱামা ইউগনি আনহু মালুহু ইযা তাৰাদ্দা
যেতিয়া সি ধ্বংস হ'ব তেতিয়া তাৰ সম্পদ কোনো কামত নাহিব নিশ্চয় পথ প্ৰদৰ্শন কৰাটোৱে হৈছে আমাৰ কৰ্তব্য নিশ্চয় আমি এই পৰকাল আৰু ইহকালৰ মালিক এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছো
لا يصلها الا الاشقى
তাত প্রবেশ কৰিব কেৱল সেই ব্যক্তি যিজন হ'ব চৰম দুৰ্ভগীয়া
الذي كذب وتولى
যি অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে
وسيجنبها الاتقى
আৰু ইয়াৰ পৰা দূৰৈত ৰখা হ'ব পৰম মুত্তাকী ব্যক্তি
الذي يؤتي ما له يتزكى
যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে
ৱামা লি আহাদিন ইনদাহু মিন নিআমাতিন তুজজা
আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতি দান দিব লাগিব
ইল্লা বিতিগা ওয়াজহি ৰব্বিহিল আ'লা
কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত
ৱালা সাউফা ইৰদা
আৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব।